আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অভূতপূৰ্ব বিকাশৰ দিশে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ডঃ এন মুৰুগনে আজি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ উন্নয়নত অগ্ৰাধিকাৰ দি আহিছে। আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী কাৰ্যালয়ৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়াই তেওঁক আদৰণি জনায়। গুৱাহাটীৰ পৰা চিৰাঙলৈ গৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে এখন বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংসদ আৰু বিধায়কসকলৰ সৈতে আন এখন বৈঠকত মিলিত হ'ব। ডঃ মুৰুগনে কাইলৈ চিৰাং জিলাৰ অংগনৱাড়ী কেন্দ্ৰ বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। মন্ত্ৰীগৰাকীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটীত থকা কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে। তেওঁ লগতে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ তৈল ভাণ্ডাৰ প্ৰকল্প পৰিদৰ্শন কৰি বিয়লি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেকুলৈ ৰাওনা হ'ব। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিব্ৰুগড় জিলাতো 1 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈ অন্ন সেৱা দিন সফলতাৰে ৰূপায়ণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আজি জিলাখনৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ বিভিন্ন সমবায় সমিতি পৰিদৰ্শন কৰে। দলটোৱে অহা 31 আগষ্টৰ ভিতৰত জিলাখনৰ 1,584গৰাকী সুলভ মূল্যৰ এজেণ্টৰ গোদামত ছেপ্টেম্বৰ মাহৰ বাবে আবণ্টিত চাউল মজুত ৰখাটো নিশ্চিত কৰে। বিভাগে লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত সকলো হিতাধিকাৰীক অহা 1 ছেপ্টেম্বৰৰ পৰা সমীপৱৰ্তী সুলভ মূল্যৰ এজেণ্টৰ পৰা চাউল সংগ্ৰহ কৰিবলৈ আহান জনায়। আনহাতে এজেণ্টসকলক চাউলসমূহ UPOS মেচিনযোগে বিতৰণ কৰি সংশ্লিষ্ট পৰ্টেলত তথ্য আপলোড কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লখিমপুৰ জিলা প্ৰশাসনৰ অধীনৰ মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এটা কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচী অনুষ্ঠিত হয়। সংকল্প মহিলা সবলীকৰণ কেন্দ্ৰৰ 100 দিনীয়া বিশেষ অভিযানৰ অংশ হিচাপে আয়োজিত কাৰ্যসূচীত জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী নিয়োগ বিষয়া ডৰথি গগৈয়ে কেৰিয়াৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আজি গোলাঘাট জিলাৰ বোকাখাট মহকুমা প্ৰশাসনৰ সৈতে সাংবাদিকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। মহকুমাটোত আইন শৃংখলা আৰু শান্তি বৰ্তাই ৰখাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্তই সমাজত শান্তি আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে সাংবাদিকসকলৰ সৈতে আলোচনা কৰে। তেওঁ সাংবাদিকসকলক সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহান জনায়। তদুপৰি কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব পৰা তথ্য থাকিলে সেই বিষয়ে তৎকালীনভাৱে মহকুমা প্ৰশাসনক অৱগত কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তই সাংবাদিকসকলক আহান জনায়। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পঞ্চম আঞ্চলিক গৱেষণা সন্মিলন অনুষ্ঠিত হৈছে। দেৰাদুনৰ ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদৰ সঞ্চালক প্ৰধান কাঞ্চন দেৱীয়ে এই সন্মিলনৰ শুভাৰম্ভ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ৰাজ্যৰ ভালেকেইগৰাকী উচ্চপদস্থ বিষয়াই সন্মিলনখনত অংশগ্ৰহণ কৰে। জ্যেষ্ঠ বিজ্ঞানী ডঃ ৰাজীৱ কুমাৰ বৰাই প্ৰতিষ্ঠানৰ গৱেষণা তথা উন্নয়ন সম্পৰ্কে বিশদভাৱে ব্যাখ্যা কৰে। ইয়াৰ লগতে প্ৰতিষ্ঠানখনে লোৱা কাৰ্যপন্থা সম্পৰ্কেও সন্মিলনখনত আলোচনা কৰা হয়। ধেমাজি জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ ক্ষিপ্ত সংশোধনী 2025 বিষয়ত বুথ পৰ্যায়ৰ বিষয়া পৰ্যবেক্ষক তথা সহকাৰী নিৰ্বাচনী পঞ্জীয় বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত অংকু ভৰালী, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকনৰ লগতে নিৰ্বাচনী দায়িত্ব থকা কেইবাগৰাকীও বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত আৰু উন্নয়ন আয়ুক্তই ভোটদাতাৰ তালিকা সংশোধনী সন্দৰ্ভত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। জৱাহৰ নবোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাছনি পৰীক্ষাৰ বাবে পঞ্জীয়নৰ দিন ঘোষণা কৰা হৈছে। তাৰোপৰি ইচ্ছুক প্ৰাৰ্থীসকলে www.navodaya.gov.in ৱেবছাইটৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব পাৰিব। 16 ছেপ্টেম্বৰ নাম পঞ্জীয়নৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।